এয়া আকাশবাণী পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস আৰু মোৰ সৈতে আছে সঞ্জীৱনী পাঠক। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্য চৰকাৰৰ উদ্যোগিক অংশীদাৰ ফিক্কীৰ সহযোগত আজি মুম্বাইত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিশেষ ৰোড শ্ব'। ৰাজ্যৰ 11খন জিলাত আজিৰে পৰা গুণোৎসৱ 2025ৰ কাৰ্যসূচী। বড়ো ভাষাৰ কেইবাগৰাকীও সাহিত্যিকলৈ বড়ো সাহিত্য সভাৰ বঁটা ঘোষণা। গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাৰ আজি একাদশ দিনত বিভিন্ন কাৰ্যসূচীৰ আয়োজন। আৰু ভাৰতৰ অনাহত সিঙে ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত ব্ৰিটিছ জুনিয়ৰ অপেন স্কোৱাছ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে উদ্যোগিক অংশীদাৰ ফিক্কীৰ সহযোগত আজি মুম্বাইত এটা বিশেষ ৰোড শ্বৰ আয়োজন কৰিছে। অহা 25 আৰু 26 ফেব্ৰুৱাৰীত ৰাজ্যখনত হ'বলগীয়া দ্বিতীয় পৰ্যায়ৰ এডভান্টেজ আছাম বিনিয়োগ আৰু আন্তঃগাঁথনি শীৰ্ষ সন্মিলন 2025ৰ এটি পূৰ্বাভাস ৰূপে এই ৰোড শ্বৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ৰোড শ্বৰ নেতৃত্ব দিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি মুম্বাইত দেশৰ ব্যৱসায়িক ক্ষেত্ৰৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ ব্যক্তিক সাক্ষাৎ কৰি অসমত তেওঁলোকৰ বিনিয়োগ পৰিকল্পনা আৰু অন্যান্য দিশসমূহ আলোচনা কৰে। ডঃ শৰ্মাই এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশগ্ৰহণ কৰিবলৈ তেওঁলোকক আমন্ত্ৰণ জনায়। মুখ্যমন্ত্ৰীয়ে টাটা গোট, লাৰ্চেন এণ্ড টুব্ৰ, মহিন্দ্ৰ গোট আৰু আদানীৰ দৰে বিশিষ্ট উদ্যোগপতি আৰু উদ্যোগ জগতৰ কেইবাগৰাকীও নেতাৰ সৈতে আলোচনাত মিলিত হয়। ইয়াৰ উপৰি ছানফাৰ্মা, লক্ষ্মী টি, এইচ ইউ এল, ৱেলস্পুন গ্ৰুপ আৰু আন আন প্ৰতিষ্ঠানৰ নেতাসকলৰ সৈতে অসমত কৌশলগত বিনিয়োগৰ বাবে উপায় বিচাৰি তেওঁ আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ বিস্তৃত বিনিয়োগ সম্ভাৱনা উদ্ঘাটন কৰাৰ বাবে সহায় আগবঢ়াবলৈকো তেওঁলোকক অনুৰোধ জনায়। ডঃ শৰ্মাই কালি এইচ ডি এফ চি বেংকৰ মুখ্য কাৰ্যবাহী বিষয়া শশীধৰ জগদীশনক সাক্ষাৎ কৰি প্ৰত্যক্ষ লাভ হস্তান্তৰ ব্যৱস্থাক অগ্ৰাধিকাৰ দি ৰাজ্যখনৰ অৰ্থনীতি সবল কৰাৰ দিশত চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহৰ বিষয়ে তেওঁক অৱগত কৰায়। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে দক্ষ আৰু অনুশাসন মানি চলা কৰ্মশক্তিৰ জৰিয়তে দেশৰ ক্ৰমবৰ্ধমান বেংকিং উদ্যোগক কেইবাটাও সুযোগ প্ৰদান কৰি আহিছে। ৰাজ্যৰ 11খন জিলাত গুণোৎসৱ 2025ৰ কাৰ্যসূচী আজি আৰম্ভ হ'ব। প্ৰথম দিনাৰ কাৰ্যসূচীত বিদ্যালয়সমূহত স্ব মূল্যায়ন আৰু কাইলৈৰ পৰা 9 জানুৱাৰীলৈ বহিৰ্মূল্যায়ন কৰা হ'ব। 11খন জিলাত 16,056খন চৰকাৰী প্ৰাদেশীকৃত আদৰ্শ বিদ্যালয়, চাহবাগিচা আদৰ্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয় আৰু চাহবাগিচাৰ কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়ক সামৰি লোৱা হ'ব। গুণোৎসৱত প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ মুঠ 14,11,878গৰাকী শিক্ষাৰ্থীৰ মূল্যায়ন কৰা হ'ব। গুণোৎসৱত 6,365গৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক, কাৰ্যনিৰ্বাহক সদস্যৰ উপৰি চৰকাৰী বিষয়াই বহিৰ্মূল্যায়ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। অসম চৰকাৰে অহা 17 জানুৱাৰীত চলিত বছৰৰ শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি শিল্প সংস্কৃতি আৰু সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা 5গৰাকী বিশিষ্ট ব্যক্তিক শিল্পী বঁটা, নটসূৰ্য ফণী শৰ্মা বঁটা আৰু সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটাৰে সন্মানিত কৰিব। বিশিষ্ট কণ্ঠশিল্পী ডঃ অনিমা চৌধুৰী আৰু লোকশিল্পী মুকুল ৰাভাক 2025ৰ শিল্পী বঁটা প্ৰদান কৰা হ'ব। কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰা ডঃ অনিমা চৌধুৰী আকাশবাণী আৰু দূৰদৰ্শনৰ এ গ্ৰেড স্বীকৃতিপ্ৰাপ্ত শিল্পী। তেওঁ অসমৰ লোকগীত মাতসমূহ সুৱদি কণ্ঠৰে পৰিৱেশন কৰি শ্ৰোতা ৰাইজক মুগ্ধ কৰি আহিছে। একেদৰে কেইবাখনো ৰাভা লোকসংগীতৰ শ্ৰব্যগীতৰ সঁফুৰাত কণ্ঠদান কৰা মুকুল ৰাভাই 5খন গ্ৰন্থ ৰচনাৰে সাহিত্যৰ ভঁৰালো সমৃদ্ধ কৰিছে। 2024ৰ নটসূৰ্য ফণী শৰ্মা বঁটা বিশিষ্ট অভিনেত্ৰী ৰেবা ফুকনলৈ আগবঢ়োৱা হ'ব। ভালেসংখ্যক চলচ্চিত্ৰত অভিনয়েৰে দৰ্শকৰ সুপৰিচিত ৰেবা ফুকনে ভ্ৰাম্যমান নাটকত শক্তিশালী অভিনয়েৰে অগণন দৰ্শকক মোহিত কৰি ৰাখিছে। সাহিত্যাচাৰ্য অতুল চন্দ্ৰ বঁটা প্ৰবীণ অভিনেত্ৰী হীৰা নেওগক প্ৰদান কৰা হ'ব। অভিনেত্ৰীগৰাকীয়ে কেইবাখনো অসমীয়া চলচ্চিত্ৰ আৰু নাটকত অনবদ্য অভিনয়েৰে ৰাজ্যখনৰ অভিনয় ক্ষেত্ৰখনক সমৃদ্ধ কৰিছে। আনহাতে ভীমবৰ দেউৰী বঁটা বিশিষ্ট সমাজকৰ্মী জলেশ্বৰ ব্ৰহ্মক প্ৰদান কৰা হ'ব। বিশ্ব সাংস্কৃতিক ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত লোককৃষ্টি গৱেষণা উন্নয়ন সমিতি চৰাইদেউবাসী আৰু অসম চৰকাৰৰ সহযোগত অহা 9 জানুৱাৰীৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ 2025 উদযাপন কৰা হ'ব। 9 জানুৱাৰীৰ পুৱা চৰাইদেউ জিলাৰ আয়ুক্ত ডঃ নেহা যাদৱে মহোৎসৱৰ মুখ্য তোৰণ মুকলি কৰি এই মহোৎসৱৰ শুভাৰম্ভ কৰিব। দিনৰ 10 বজাত ধৰ্মীয় পৰম্পৰাগত নীতিৰে টাই মলুংসকলৰ দ্বাৰা বানফি আৰম্ভ কৰা হ'ব। মহোৎসৱত গ্ৰন্থ বস্ত্ৰমেলা, কৃষি মেলাৰ লগতে ভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। লোককৃষ্টি গৱেষণা আৰু উন্নয়ন সমিতিয়ে মহাবীৰ লাচিত বৰফুকন শীৰ্ষক এখন বুৰঞ্জীমূলক নাটক মঞ্চস্থ কৰিব। পৰম্পৰাগত খেল ধেমালি প্ৰতিযোগিতা, মাৰাথন দৌৰ প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আদিৰো এই উপলক্ষে আয়োজন কৰা হৈছে। এই মহোৎসৱত ৰাজ্য চৰকাৰৰ কেইবাজনো মন্ত্ৰীৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। বড়ো সাহিত্য সভাই বিগত বৰ্ষৰ ৰাংচাৰ সাহিত্যিক বঁটাৰ বাবে দতমাৰ বাসিন্দা থৰাইনা সহাইচুলি ব্ৰহ্মৰ নাম ঘোষণা কৰিছে। বড়ো সাহিত্যসভাৰ এখন বিজ্ঞপ্তিত কালি এই কথা প্ৰকাশ কৰাৰ লগতে গুৱাহাটীৰ শিলপুখুৰী নিবাসী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বড়ো বিভাগৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত গংগাধৰ ৰামচিয়াৰীলৈ সোমেশ্বৰী ব্ৰহ্ম থুনলাই আৰী বঁটা, গোৱালপাৰাৰ ভূপেন দেইমাৰীলৈ সাঞ্জাৰাং লক্ষেশ্বৰ ব্ৰহ্ম সাংস্কৃতিক বঁটা, গুৱাহাটী নুনমাটিৰ ৰত্নেশ্বৰ বসুমতাৰীলৈ সৰ্বাং চুমুং বিহুৰাম বড়ো সাহিত্যিক বঁটা, বাক্সাৰ কনক ৰামচিয়াৰীলৈ হাব্ৰাঘাট বঁটা আৰু কোকৰাঝাৰৰ হলটুগাঁও নিবাসী বিদাং মুছাহাৰীক চবুংথিনি থাণ্ডৈ শ্বহীদ বিনেশ্বৰ ব্ৰহ্ম মাউৰীয়া হাউৰীয়া বঁটা প্ৰদান কৰা হ'ব বুলি জনোৱা হৈছে। একেদৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক স্বৰ্ণপ্ৰভা চেইনাৰীক ৰাজেন্দ্ৰলাল নাৰ্জাৰী সাহিত্যিক বঁটাৰ বাবে মনোনীত কৰাৰ লগতে পৰীক্ষাত সফলতা প্ৰদৰ্শন কৰা একাধিক কৃতি ছাত্ৰ ছাত্ৰীকো উদগনিমূলক বঁটা প্ৰদান কৰা হ'ব বুলি বিজ্ঞপ্তিখনত প্ৰকাশ পাইছে। বড়ো সাহিত্যসভাৰ সমাগত ডিমাকুচি অধিৱেশনত এই বঁটাসমূহ প্ৰদান কৰা হ'ব। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অহা 24 ফেব্ৰুৱাৰীত 8,000 শিল্পীৰ অংশগ্ৰহণেৰে ঝুমুৰ প্ৰদৰ্শন কৰা হ'ব। বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে প্ৰদৰ্শন কৰিবলগীয়া চাহ জনগোষ্ঠীয় লোকনৃত্য ঝুমুৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। কালি এখন সংবাদমেলত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বৰাই এই কথা প্ৰকাশ কৰি কয় যে ইতিমধ্যে ঝুমুৰ নৃত্যৰ বাবে গীত বাণীবদ্ধ কৰা হৈছে। আজিৰ পৰা তিনিদিনীয়াকৈ মাষ্টাৰ প্ৰশিক্ষকৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। এই প্ৰশিক্ষণৰ অন্তত প্ৰশিক্ষকসকলে 20-30 জানুৱাৰীলৈ প্ৰতিটো সমষ্টিত শিল্পী বাছনি কৰিব। পৰৱৰ্তী সময়ত জিলা পৰ্যায়ত এই নৃত্যৰ অনুশীলন হ'ব। ৰাজ্যৰ 800 চাহ বাগিচাৰ প্ৰায় 8,000 নিৰ্বাচিত শিল্পীক অহা 19 আৰু 20 ফেব্ৰুৱাৰীত গুৱাহাটীলৈ অনা হ'ব। 21 আৰু 22 ফেব্ৰুৱাৰীত সৰুসজাই ষ্টেডিয়ামত প্ৰশিক্ষকসকলৰ উপস্থিতিত ঝুমুৰ নৃত্যৰ অনুশীলন কৰা হ'ব। অহা 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত এই নৃত্যৰ প্ৰদৰ্শনীৰে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত নাম লিপিবদ্ধ কৰাৰ প্ৰয়াস কৰা হ'ব বুলি মন্ত্ৰী বৰাই জানিবলৈ দিয়ে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। অসম প্ৰকাশন পৰিষদ তথা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাৰ আজি 11 দিন। গ্ৰন্থমেলাৰ সৈতে সংগতি ৰাখি আজিও বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। দিনৰ ভাগত উপন্যাস সাহিত্য, তত্ত্ব, শৈলী আৰু বিষয়বস্তু শীৰ্ষক এখন আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। আলোচনা সত্ৰখনত কেইবাগৰাকীও বিশিষ্ট সাহিত্যিক উপস্থিত থাকিব। বিয়লি হ'বলগীয়া কবি সন্মিলনখনত কবি আনিচুজ্জামানকে ধৰি ন পুৰণি কেইবাগৰাকীও কবিয়ে অংশগ্ৰহণ কৰিব। সন্ধিয়া বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলে বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। বিগত দিনকেইটাত গ্ৰন্থমেলাত হোৱা গ্ৰন্থপ্ৰেমীৰ সমাগম, গ্ৰন্থ বিক্ৰী আৰু বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত আমাক সবিশেষ জনাইছে গ্ৰন্থমেলাৰ এগৰাকী উদ্যোক্তা তথা পুথি প্ৰকাশক ধীৰাজ গোস্বামীয়ে।
কালি 5 তাৰিখ আছিলে দেওবাৰ, আৰু দেওবাৰ দিনা শিশুৰ দিন আছিলে। অসমৰ বিভিন্ন ঠাইৰ পৰা শিশুসকলে আহি বিভিন্ন অনুষ্ঠান আমাৰ গ্ৰন্থমেলাত অনুষ্ঠিত কৰা হয়। তাৰে ভিতৰত চিত্ৰাংকন, কুইজ, আবৃত্তি এনেকুৱা আৰু প্ৰায় 1,000ৰ ওপৰত শিশুসকল আছিলে। তাৰে পিছতে আৰু বিভিন্ন অনুষ্ঠান আছিলে। কালি শশী ফুকন ছাৰৰ বিষয়ে এটা মনোযোগ্য আলোচনা আছিলে, আৰু যোৱাকালি বোধহয় ৰেকৰ্ড হ'ব গ্ৰন্থমেলাত অভূতপূৰ্ব ৰাইজৰ মানে গ্ৰন্থমেলাৰে অৰিহণা যোগালে। সেইটো এটা মানে আচৰিত কথা, মানে জীৱনত আমি মই দেখা নাই। 1998ৰ পৰা মই গ্ৰন্থমেলাৰ লগত ভালকৈ জড়িত আছিলো, আৰু কালি হয়তো আমাৰ বিক্ৰীৰ সংখ্যা প্ৰায় 6 কোটিৰ ওপৰত গৈছে যোৱাকালিলৈকে। আৰু আজি আমাৰ উপন্যাসৰ ওপৰত অনুৰাধা শৰ্মা পূজাৰীৰ সঞ্চালনত এখন উপন্যাসৰ বিভিন্ন তত্ত্ব বিচাৰৰ ওপৰত এখন আলোচনা চক্ৰ আছে, আৰু তাৰে পিছত আছে এখন কবিতাৰ অনুষ্ঠান। গতিকে আজিও ৰাইজক আহ্বান জনাওঁ যে আহি গ্ৰন্থমেলাত সকলোৱে যোগদান কৰে।
সেয়া আছিল গুৱাহাটী গ্ৰন্থমেলাৰ এগৰাকী উদ্যোক্তা ধীৰাজ গোস্বামী। উল্লেখযোগ্য যে যোৱা 27 ডিচেম্বৰত আৰম্ভ হোৱা অসম গ্ৰন্থমেলাৰ কাইলৈ সামৰণি পৰিব। চৰাইদেউ জিলাৰ সোণাৰীৰ ভজো মাজপথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত টাই আহোম যুৱ পৰিষদৰ 6ষ্ঠ কেন্দ্ৰীয় অধিৱেশনৰ কালি সামৰণি পৰে। কালি অনুষ্ঠানত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত ভাষণ দি শ্ৰীমাৰ্ঘেৰিটাই কয় যে বহু বীৰ বীৰাংগনাৰ বীৰত্বৰ স্মৃতিগাথা, সংগ্ৰাম তথা শৌৰ্য বীৰ্যৰে আহোমৰ ইতিহাস সমৃদ্ধ। এনে চহকী ইতিহাসৰ সংৰক্ষণ আৰু সন্মানাৰ্থে অসম চৰকাৰে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ উল্লেখ কৰে। অন্তিম দিনা সোণাৰীৰ ৰাজহুৱা খেলপথাৰৰ পৰা বাৰে ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। নিশাৰ ভাগত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। তিনিদিনীয়াকৈ অনুষ্ঠিত অধিৱেশনৰ প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভাৰ সিদ্ধান্ত অনুসৰি 51জন সদস্যৰে নতুন কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়। গোলাঘাট জিলাৰ মেৰাপানীৰ তৰাণী কল্যাণপুৰত গোলাঘাট আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই বিনোদ বৰুৱা নামৰ এজন লোকৰ বাসগৃহৰ পৰা এটা গঁড়ৰ খৰ্গসহ 4জন সন্দেহযুক্ত সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীৰ অভিযানত জব্দ কৰা খৰ্গটোৰ ওজন প্ৰায় ডেৰ কিলোগ্ৰাম বুলি জানিব পৰা গৈছে। আটক কৰা সন্দেহযুক্ত সৰবৰাহীকেইজনৰ নাম বিনোদ বৰুৱা, ফাৰুক আলী, নূৰ জামান আৰু ৰূপম বৰুৱা বুলি আৰক্ষীয়ে সদৰী কৰিছে। শিৱসাগৰ নগৰৰ সমীপৰ বেতবাৰী কাকতি গাঁৱত এঘৰ লোকৰ চৌহদৰ ভিতৰত স্থাপন কৰা ডিজেল ভৰ্তি এটা চিনটেক্স টেংকীৰ পৰা এজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। শিৱসাগৰ সদৰ আৰক্ষী আৰু দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰা মৃতদেহটো বেতবাৰী কাকতি গাঁৱৰ ক্ষণিক বৰুৱাৰ বুলি চিনাক্ত কৰা হৈছে। ঘটনা সন্দৰ্ভত শিৱসাগৰ আৰক্ষীয়ে তদন্ত চলাই আছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন চকু ফুৰাওঁ আহক সঞ্জীৱনী পাঠকৰ সৈতে।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত বিভিন্ন বাতৰিয়ে স্থান পাইছে। ৰাজ্যত বিনিয়োগৰ সম্ভাৱনাৰ দুৱাৰ মুকলি কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মুম্বাইত দেশৰ ব্যৱসায়িক ক্ষেত্ৰৰ কেইবাগৰাকীও গুৰুত্বপূৰ্ণ ব্যক্তিক সাক্ষাৎ কৰি অসমত তেওঁলোকৰ বিনিয়োগ পৰিকল্পনা আৰু অন্যান্য দিশসমূহ আলোচনা কৰে। এই বাতৰিটো আমাৰ অসম কাকতে। বিনিয়োগ বিচাৰি মুম্বাইত শিল্পপতিৰে বৈঠক মুখ্যমন্ত্ৰীৰ শিৰোনামেৰে আলোকচিত্ৰসহ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেটা বাতৰিকে দি আছাম ট্ৰিবিউন কাকতে এডভান্টেজ আছাম ৰোড শ্ব ইন মুম্বাই টুডে শিৰোনামেৰে মুখ্য বাতৰিত স্থান দিছে। বিগত 10 দিনতকৈ অধিক দিন ধৰি গুৱাহাটী মহানগৰৰ লগতে ৰাজ্যৰ প্ৰধান চহৰসমূহত বায়ুৰ গুণগত মান নিম্নগামী হোৱাৰ ফলত প্ৰদূষণ বৃদ্ধি পোৱাৰ এটা বাতৰি অসমীয়া খবৰ কাকতে ৰাজ্যত ভয়াৱহ বায়ু প্ৰদূষণ শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। বৃদ্ধাৱস্থাত অকলশৰীয়া হৈ পৰা অভিভাৱকক সকাহ দি উচ্চতম ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে। এই ৰায় অনুসৰি যদিহে সন্তানে পিতৃ মাতৃক চোৱা চিতা নকৰে তেন্তে পিতৃ মাতৃয়ে সন্তানক দিয়া সম্পত্তি তথা আন উপহাৰ ঘূৰাই ল'ব পাৰিব। এই বাতৰিটো দৈনিক জনমভূমি কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসম চৰকাৰে অহা 17 জানুৱাৰীত চলিত বছৰৰ শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি শিল্প সংস্কৃতি আৰু সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱা 5 গৰাকী বিশিষ্ট ব্যক্তিক শিল্পী বঁটা, নটসূৰ্য ফণী শৰ্মা বঁটা আৰু সাহিত্যচৰ্য অতুল চন্দ্ৰ হাজৰিকা বঁটাৰে সন্মানিত কৰিব। এই বাতৰিটোক অসমীয়া প্ৰতিদিন, দৈনিক জনমভূমি, নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ন্যায়ালয়ে পূৰ্বে কেইবাবাৰো সতৰ্ক কৰাৰ পাছতো ৰাজ্য চৰকাৰে জনজাতীয় খণ্ড আৰু বেষ্টনী মাটিৰ জৰীপ তথা বেদখল সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰিবলৈ অপাৰগ হোৱা বাতৰিটো দৈনিক অসম কাকতে 12খন জিলাত 5 লাখ বিঘা মাটিত বেদখল শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। এয়াই আছিলে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন। এতিয়া আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ভাৰতৰ অনাহত সিঙে ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত ব্ৰিটিছ জুনিয়ৰ অপেন স্কোৱাচ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। কালি 17 বছৰ অনুৰ্ধৰ ছোৱালীৰ একক খিতাপৰ ছেমি ফাইনেলত অনাহত সিঙে ইজিপ্তৰ ৰুকায়া ছেলেমক 3-1 ফলাফলত পৰাস্ত কৰে। ফাইনেলত অনাহত ইজিপ্তৰ মালিকা এল কাৰাক্সিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ছেমি ফাইনেলত মালিকা এল কাৰাক্সিয়ে হংকঙৰ হেলেন টাঙক 3-1 ফলাফলত পৰাস্ত কৰে। উল্লেখযোগ্য যে বিশ্ব জুনিয়ৰ স্কোৱাচ চেম্পিয়নশ্বিপৰ পাছতে ব্ৰিটিছ জুনিয়ৰ অপেনক দ্বিতীয় সৰ্বাধিক সন্মানীয় জুনিয়ৰ অপেন স্কোৱাচ চেম্পিয়নশ্বিপ হিচাপে গণ্য কৰা হয়। যোৰহাট দৃষ্টিহীন বিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে যোৱা 3 আৰু 4 তাৰিখে দৃষ্টি বাধাগ্ৰস্তসকলৰ শিক্ষা পদ্ধতিৰ উদ্ভাৱক লুই ব্ৰেইলৰ জন্মদিন উদযাপন কৰা হয়। লুই ব্ৰেইল উদযাপন সমিতিৰ উদ্যোগত অনুষ্ঠিত কাৰ্যসূচীত অঞ্চলটোৰ বিভিন্ন ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত আয়োজকসকলে এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত ব্ৰেইল ৰাইটিং, কুইজ প্ৰতিযোগিতা, কবিতা আবৃত্তি আৰু দেশপ্ৰেমমূলক গীতৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ আৰু মেঘালয়ত বতৰ ফৰকাল হৈ থাকিব। পুৱা আৰু সন্ধিয়াৰ ভাগলৈ অসমৰ লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু অংশত ডাঠ কুঁৱলী পৰাৰ সম্ভাৱনা আছে। নলবাৰীৰ মুকুচি নিবাসী ভাৰতী দেৱীৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 65 বছৰ। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ৰাজ্য চৰকাৰৰ উদ্যোগিক অংশীদাৰ ফিক্কিৰ সহযোগত আজি মুম্বাইত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিশেষ ৰোড শ্ব। ৰাজ্যৰ 11খন জিলাত আজিৰ পৰা গুণোৎসৱ 2025ৰ কাৰ্যসূচী। বড়ো ভাষাৰ কেইবাগৰাকীও সাহিত্যিকলৈ বড়ো সাহিত্য সভাৰ বঁটা ঘোষণা আৰু গুৱাহাটীৰ খানাপাৰাত চলি থকা অসম গ্ৰন্থমেলাৰ আজি 11 দিনত বিভিন্ন কাৰ্যসূচীৰ আয়োজন। আমাৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।